Para que reposes, podemos ojalear. Esta persona de tu hijo Juan, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন উত্তৰ নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰেমৰ ঘূৰ্ণী বতাহজাকে কালি নিশা 10:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰত সমুদ্ৰ পাৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰ ঘূৰ্ণী বতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হাবিবুৰ ৰহমান বিশ্বাসে এই কথা প্ৰকাশ কৰিছে। এই ঘূৰ্ণী বতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উত্তৰ উত্তৰ পূব দিশলৈ গতি কৰি লাহে লাহে ইয়াৰ প্ৰকোপ সাম কাটিব। কালি নিশা প্ৰায় 8:30 বজাত প্ৰতি ঘণ্টাত 110-120 কিলোমিটাৰ বেগেৰে ঘূৰ্ণী বতাহজাক বাংলাদেশৰ খেপুপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত প্ৰৱেশ কৰে। ঘূৰ্ণী বতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণবংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ বাতৰি পোৱা গৈছে। কলকাতাৰ বিভিন্ন স্থানত গছ গছনি উভালি পৰাৰ লগতে বহুকেইটা পথ পানীৰে বুৰাই পেলাইছে। এণ্টেলি এলেকাৰ দেৱী বাগান পথত এটা ঘৰৰ কিছু অংশ খহি পৰাৰ ফলত এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে বৰুণহাট আৰু পৰহাচনাবাদ নদী বান্ধত ফাট মেলাৰো বাতৰি পোৱা গৈছে। উত্তৰ পৰগানাৰ হাচনাবাদ আৰু হিংগালগঞ্জকে ধৰি এটা বৃহৎ এলেকাত প্ৰবল বৰষুণ হোৱাৰ লগতে দক্ষিণ পৰগানাৰ সাগৰ, নামখানা, কাকদ্বীপ, পাথৰ প্ৰতিমা, গোচাবা আদি অঞ্চলত বহুসংখ্যক গছ উভালি পৰাৰ লগতে কেইবাটাও পথ বন্ধ হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে আজি বিয়লি পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি সতৰ্কতা জাৰি কৰিছে। ইপিনে কলকাতা বিমান বন্দৰ কৰ্তৃপক্ষই ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কালি দুপৰীয়াৰ পৰা 21 ঘণ্টাৰ বাবে বিমানৰ চলাচল বন্ধ ৰাখিছে। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত বন্দৰটোৰ পৰা অহা আৰু যাবলগীয়া 394খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বন্ধ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ৰেমৰ ঘূৰ্ণী বতাহৰ প্ৰস্তুতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে পশ্চিমবংগ চৰকাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিছে বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। মাছমৰীয়াসকলক দক্ষিণ বংগোপসাগৰ আৰু আন্দামান সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়াৰ লগতে প্ৰায় 1 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে। তেওঁ লগতে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পৰিস্থিতি নিৰীক্ষণ কৰিব আৰু এই ঘূৰ্ণী বতাহে সাগৰ তীৰত খুন্দা মৰাৰ পাছতেই যাৱতীয় সাহায্যৰ বাবে পৰিস্থিতি পৰ্যালোচনা কৰিব। শ্ৰীমোদীয়ে লগতে পশ্চিমবংগত ইতিমধ্যে নিয়োগ কৰা NDRFৰ 12টা দল তথা ওডিশাৰ এটা দলৰ উপৰিও আন বহুকেইটা দল সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰেমৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্ৰণ কক্ষসমূহো কাৰ্যক্ষম কৰি ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা দিছে। ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামোলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰেলী, ৰোড শ্ব আদিকে ধৰি বিভিন্ন ধৰণে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ, মৌ আৰু বনছগাঁৱত কেইবাখনো জনসভাত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে কয় যে ভাল উদ্দেশ্য আৰু নীতিসমূহৰ বাবে দেশে তৃতীয়বাৰৰ বাবে বিজেপি NDA চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে ছালেমপুৰ আৰু বল্লিয়াত জনসভা সম্বোধন কৰি কয় যে বৰ্তমান সময়ত জনসাধাৰণৰ মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বাবে হতাশ হৈ পৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মিৰ্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্ৰিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিংকি কুলৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে বিগত 10 বছৰত ভাৰতে ইয়াৰ সীমান্ত অঞ্চলসমূহ সুৰক্ষিত কৰি তুলিছে আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সবকা সাথ সবকা বিকাশ মূল মন্ত্ৰৰে দৰিদ্ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ক নিজৰ পৰিয়ালৰ দৰে ভাবে আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন সমৃদ্ধিশালী কৰি তোলাৰ বাবে চেষ্টা কৰিছে। আনহাতে মিৰ্জাপুৰ এলেকাৰ উন্নয়নৰ সন্দৰ্ভত শ্ৰীআদিত্যনাথে কয় যে মিৰ্জাপুৰ আৰু সোণভদ্ৰাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে এই খণ্ডত অতি সোনকালেই এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ পুনৰ উন্নয়ন সন্দৰ্ভত যোগী আদিত্যনাথে কয় যে এই স্থান বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ স্থলী হৈ পৰিছে। তেওঁ লগতে 500 বছৰৰ পাছত ভগৱান ৰামক অযোধ্যাৰ মন্দিৰত প্ৰতিষ্ঠা কৰা হয় আৰু এতিয়া বিন্ধ্যাবাসিনী ধাম কৰিডৰ প্ৰকল্প সম্পূৰ্ণ হবলৈ গৈ আছে বুলিও মন্তব্য কৰে। আয়ুষ মন্ত্ৰালয়ে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আজি সাধাৰণ বীমা কোম্পানী আৰু আয়ুষ হাস্পতালৰ স্বত্বাধিকাৰীসকলৰ বাবে এলানি সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰে যে এই কাৰ্যসূচীয়ে জনসাধাৰণৰ বাবে আয়ুষ চিকিৎসা সহজলভ্য আৰু ব্যয়ৰ ক্ষেত্ৰত সমৰ্থ বৃদ্ধি কৰা নহয় বৰঞ্চ সমগ্ৰ দেশতে বীমাৰ জৰিয়তে এই চিকিৎসাৰ সুবিধা ৰাজহুৱা আৰু ব্যক্তিগত আয়ুষ হাস্পতালসমূহতো প্ৰদান কৰিছে। এই কাৰ্যসূচীত স্বাস্থ্য বীমা আঁচনিসমূহত আয়ুষ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছু নীতিৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে আয়ুষ চিকিৎসাৰ প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰে মোকাবিলা কৰিবলৈ অংশীদাৰসকলৰ মাজত আলোচনাৰ সুবিধাও প্ৰদান কৰা হ'ব। আলোচনাৰ আন আন বিষয়সমূহ হ'ল আয়ুষ খণ্ডত বীমাৰ অন্তৰ্ভুক্তি, বীমা খণ্ডৰ বাবে চিকিৎসাৰ নিৰ্দেশনা প্ৰদান, বীমা খণ্ডত আয়ুষৰ ব্যৱহাৰ, আয়ুষ হাস্পতালৰ কৰণীয়, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সফলতা ইত্যাদি। নেপালৰ কংগ্ৰেছ দলে গৃহমন্ত্ৰী ৰবি লামিছনেৰ তদন্তৰ দাবীৰে সংসদৰ পৰা ৰাজপথলৈ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সমবায় পুঁজিৰ ধন অপব্যৱহাৰত গৃহমন্ত্ৰী লামিছনে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই সন্দৰ্ভত সংসদীয় তদন্ত সমিতি গঠনৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কাঠমাণ্ডুত শতাধিক বিৰোধীয়ে সমবায়ৰ ধন আত্মসাতৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে। আনহাতে নেপালৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে শিক্ষাৰ্থী আৰু মহিলাসকলেও গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে গৃহমন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰে। কলকাতাই 114 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ 10 অভাৰ 3টা বলতে 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰহমানুল্লাহ গুৰবাজে 39 ৰাণ কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰেমৰ ঘূৰ্ণী বতাহজাকে কালি নিশা 10:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰত সমুদ্ৰৰ তীৰত খুন্দা মাৰে। ৰেমৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।